সুর বাচ্চা কেলা মিকির, ওই মিকির, ওই মিকির, ওই মিকির, ওই মিকির, এ সা এ 22 ক্যালিবার আছেন নাই?
22 ক্যালিবার এখন আছে?
এখন নহয় এটা। এসা
অ হয়
মিকিরে গেলে অসমীয়া কথা কব নাজানে, মিকিরে অসমীয়া কথা কব নাজানে তো, জানে জানো কেলা মিকি, মিকির কিতাই অসমীয়া এটাটোক এখন কয়, এখনক এটা কয়। হ্যাঁ তহতে অসমীয়া ভাষাই কব নাজান, জানো জান? অঁ এই হেৰি ইয়াক দেচোন, এইটো অতুলক দে,
অতুল দাদা হেৰি
অতুল কাষতে আছে তোৰ,
নাই নাই ওলাই গৈছে,
ক'লে গৈছে
হেৰি কৈ যোৱা নাই।
তই ক'ত আছ এতিয়া?
মই হেৰি
চাল এই তই শুন, তই মিছা কথা মোৰ আগত নক'বি, তই দিছপুৰতে আছ, মোৰ তাত ৰাতিপুৱা আহিবি গা চা ধুই,
10টাত
10টা নহয় 11:30টাত। এজনী সেই মিকি, মিকি ছোৱালীজনী লৈ আহিবি লগত,
নাই বৰ্তা
নাই তোৰ ভনীয়া এজনী লৈ আহিবি, মই চাব বিচাৰোঁ। অকলে তই অকলে মতা, মতা অকলে আহিলে নহ'ব, মতা আৰু মাইকী, হয় তোৰ ঘৈণীয়েৰ লৈ আহিবি, নহয় তোৰ ভনীয়েৰ লৈ আহিবি। মই যদি মই হেৰি দি চাই থাকোঁ, এই মোৰ এইটো কি চি চি টিভি কেমেৰা দি, অঁ দুটা যদি মাইকী মানুহ নেদেখোঁ মই কিন্তু খুলি নিদিওঁ, মই কিন্তু তললৈ নামি নাহোঁ, খোলা খোলাটো খোলাই, চব খোলা আছে। মই মাইকী মানুহ দেখিলেহে, মতাৰ লগত মাইকী দেখিলে এহাল গিৰিয়েক ঘৈণীয়েক হওক বা বায়েক ভনীয়েক হওক বা মানে ককায়েক ভনীয়েক হওক বা মই মতা মাইকী এহাল দেখিব লাগিব। মাইকী থাকিলেহে মানে ছেফ, ছেফ, ছেফটি, ছেফটি, মই ছেফটিটো কি জানে, মোৰ ছেফটিটো কম মই কওঁ, মোৰ ছেফটি হ'ল মাইকী মানুহ দেখিলেহে। মতা দেখিলে ছেফটি নহয়, মতা দেখিলে মই কিন্তু দালৈ ওলাই যাওঁ কেলা। মাইকী মানুহ যে মই বৰ ভাল পাওঁ, মানে মাইকী মানুহ ভাল পোৱা বেয়া পোৱা নাই, মাইকী মানুহ হ'ল ছেফটি। তোৰ বুবুকেইটা খুৱাই নুখুৱাই, মাৰে বুবু খুৱাইছে নাই, মাৰে বুবু খুৱাই, মাৰে বুবু খুৱাই ডাঙৰ কৰিছে নাই? নোৱাৰ, এ মোৰ ঘৰত ভাড়া ল'বৰ কাৰণে অতুলক কবি কেলা, অতুলে যদি পাৰে ভাড়া লগ লৈ চাওকচোন কেলা, মাক সুধে অতুলক, কিন্তু মই ভালকে পিটিম দেই অতুলক, মই শুন তাক মাৰি নেপেলাওঁ কিন্তু পিটনটো ভালকে দিম তাক, নাই নভৰাওঁ তাক, নাই তাক নভৰাওঁ, নেপেলাওঁ তাক, নেপেলাওঁ, এ তালে অলপ মৰম আছে
মোৰ,
অমৃতলে নাই, নাই অতুললে অলপ অকমান তিল মাত্ৰ আছে, মই তাক বেয়াই পাওঁ, মৰম তিল মাত্ৰ, সৰু তিল, থুই কেলা, থুই কেলা, ইউ পেইন্টেড দ্য, just can't lose, I'm on my way, this is a friend, khuni sa khuni thak jag bal kala, you fed up your lips and rolled the turn the tenet hair, Ruby, are you contemplating going out somewhere? Shadows on the wall tells me the sun is gone down. ঠিক
জীবন
না
নাথের গান
এটা,
গাইছে না?
তুমি শোভা যেতিয়া দুচকু তুলি, তোমার আকাশ বাঙিলো নে বিজুলি, রোদে হাঁহে ফুল ফুলে কথা কলে, মইছুলেই যে বসন্ত ধুমুহাও যে, তোর এখন ডাঙর ধুমুহা আহি আছে, এনেকুৱা এখন ধুমুহা আহিব যাত নরাধম মোদী আল বাল জো বাইডেন সব উঠি যাব, তার পিছত মই রখি থাকিম তাতে, তেতিয়া মোর হাতে দি প্রশান্ত সকলকে শান্ত করে দিম, কেই মাহৰ পিছত আহিব কোনেও নাজানে। ভঙা নাই তো ভাঙি বই, এই যেতিয়া গৈ থাক খোজ কাঢ়ি থাক জলপ্রপাতৰ ওপৰ দি, এটা মুহূর্তটো ভৰিখন পিছল হবই, ফটাসকে তললে পড়ি যাবি, এং ঠেক তেরন তেরন কেলা। ঐ মই মিকি এজনী লৈ আছিলোঁ, এখন মিকি ছোৱালী এজনী মোক দেচোন 15 বছৰীয়া, মই এখন মই তাইক ৰাখেল হিচাপে ৰাখিম, ৰাখেল ইউ এই ইউ অল ইউ আৰ গান ডিলাৰ, ইউ আৰ ড্ৰাগ ডিলাৰ, ইউ আৰ অল নেষ্টি, চ' ইউ ট্ৰেফিক দ্য হিউমেন অলছ' ইউ আৰ হিউমেন ট্ৰেফিকাৰ, চ' দ্য মমেণ্ট চি কামছ ইন চি ইজ গ'ন এক্সপেক্ট চি ইজ গ'ন বি এ ৰাখেল, বাট গেছ ৱাট, চি ইজ গ'ন বি মাই ডটাৰ, চি ইজ গ'ন টেক কেয়াৰ অফ মাই মাদাৰ, হা তাৰপিছত তাক মই বিয়া দি উলিয়াই দিম ইয়াৰ পৰা, মই মা মৰাৰ দিনাই তাক মৰাৰ একমাহৰ ভিতৰতে তাক বিয়া দি মই উলিয়াই দিম, আৰু যেতিয়ালৈকে মা থাকিব তেতিয়ালৈকে তো তাইক মই নুচুদোঁ, কেতিয়াও চুদিম নেকি, চুদিম নেকি, মোৰ মা ওচৰত থাকিলে মোৰ মাৰ কাষত শুই থাকিলে তাইক মই চুদিম নেকি, নুচুদো নহয়, গতিকে তইজনী মোক মিকিৰ এজনী লৈ আহিলে, মিকিৰ যে হেৰিত থাকে যে এইটোকে চাংঘৰ যে থাকে যে নাকমুখ চেপেটা, নাকমুখ চেপেটা মিকিৰ এজনী লৈ আহ, মই তাইক মোৰ মাৰ লগত শুৱাই ৰাখিম, মা যিদিনাই মৰিব তেতিয়াই তাৰ মা মৰাৰ দিনাৰ পৰা আৰু এইটো কি তলত হেৰিয়ে লৈ যাব তাইক, এইটো কি সুপৰ্ণাই লৈ যাব, সুপৰ্ণাৰ ওচৰত থাকিব, হা তাই এমাহৰ ভিতৰতে মই তাই এটা ল'ৰা বিচাৰি বিয়া বিয়া পাতি দিম, গতিকে সেইটো গেৰেণ্টিড যে মই তাইক কেতিয়াও নুচুদোঁ, মই তাইক গেৰেণ্টিড মই তাইক নুচুদোঁ, মই তাইক শুন 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 এই অতুলক কবি, অতুলক কবিটো অতুলক কবি এজনী মিকিৰ এজনী মোক মোৰ ঘৰত দি দিয়ক, মই তাইক নুচুদোঁ কাৰণ মাৰ ওচৰত থাকিলে, মায়ে চুদিব দিলেহে মই চুদিম, কিন্তু মায়েতো কেতিয়াও চুদিব নিদিয়ে, মায়ে মোক চাই থাকে 24/7, গতিকে মাৰ লগত থাকিব, মাৰ যিদিনাই মা মৰিব তাৰ এমাহৰ ভিতৰতে তাক মই বিয়া পাতি দিম, মই 1 লাখ টকা খৰচ কৰিম, এই মিকিৰৰ কাৰণে 1 লাখ বহুত টকা নহয়, 1 লাখ নহয় 5 লাখ, কি কয় যা, মই এইটো কথাবিলাক শুনা নাই, তই আঁতৰি গৈছ, এতিয়া মই থওঁ, মই এতিয়া সামু দিওঁ, ঐ চোৱৰ তই কেলা তাৰ মিকিৰ, তই বামুণৰ জীয়েক বাবি কেলা কুকুৰ, এটা
হেল্ল' হেল্ল' হেল্ল'